পুৱাৰ উজনি অসমৰ বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাংচু পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ অনুষ্ঠিত হৈছে। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই মহোৎসৱ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চাংলাং জিলাৰ নামপঙত সীমান্ত অঞ্চল শতিকাজুৰি প্ৰব্ৰজনৰ লগতে বাণিজ্যিক আৰু সাংস্কৃতিক বিনিময়ৰ সুচল পথ হিচাপে পৰিগণিত হৈ আহিছে বুলি মন্তব্য কৰে। সাংস্কৃতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই মহোৎসৱত লোকগীত, পৰম্পৰাগত ক্ৰীড়া আৰু ঐতিহাসিক স্থানসমূহৰ পৰ্যটন বিকাশৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উৎসৱে স্থানীয় শিল্পী, ব্যৱসায়ী আৰু উদ্যোগীসকলক তেওঁলোকৰ প্ৰতিভা আৰু সামগ্ৰীৰ প্ৰদৰ্শনৰ বাবে সুযোগ প্ৰদান কৰে। কালিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নামপং বিধানসভা সমষ্টিৰ বাবে পাঁচটা প্ৰকল্প উদ্বোধন কৰে। সমষ্টিটোৰ উন্নয়নৰ বাবে তেওঁ 43 কোটি টকাৰ প্ৰকল্প অনুমোদন কৰাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে শেষবাৰৰ বাবে 2020 চনত এই মহোৎসৱ উদযাপন কৰা হৈছিল। ইয়াৰ পাছত কোভিডৰ প্ৰাদুৰ্ভাৱ আৰু অন্যান্য কাৰণত এই মহোৎসৱৰ আয়োজন কৰা হোৱা নাছিল। চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী কালি সফলতাৰে সম্পন্ন হয়। কালি 13খন জিলাৰ 5371খন বিদ্যালয়ৰ 512,000ৰো অধিক শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ মূল্যায়ন কৰা হৈছে। কালি চৰাইদেউ জিলাত গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ পি এম শ্ৰী মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰে। একেদৰে মন্ত্ৰী অজন্ত নায়োগে কালি গোলাঘাটৰ 1 নম্বৰ টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰে। ৰাজ্যত 1 জানুৱাৰীত আৰম্ভ হোৱা পথ সুৰক্ষা মাহৰ অংশ হিচাপে পৰিবহণ মন্ত্ৰী যোগেন মহনে কালি সন্ধিয়া শিৱসাগৰ নগৰত সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানৰ জৰিয়তে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত হ'ব পৰা পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে পৰিবহণ বিভাগৰ এনে প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা 13% হ্ৰাস পাইছে। তিনিচুকীয়া জিলাৰ দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে প্ৰজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্ৰকল্পৰ জৰিয়তে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত কৰিছে। বিশেষকৈ প্ৰতিষ্ঠানটোৰ এই সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে যোগ্য প্ৰাৰ্থীসকলক পৰ্যটন আৰু আতিথ্য খণ্ডত প্ৰশিক্ষণ প্ৰদান কৰি 100% নিশ্চিত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰকল্পৰ জৰিয়তে প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ সময়ছোৱাত কম্পিউটাৰ শিক্ষা, আকৰ্ষণীয় ব্যক্তিত্ব গঠন তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাযোগ আৰু ভাৱ বিনিময়ত সুচল হোৱাকৈ গঠনশৈলীৰ বিকাশত গুৰুত্ব আৰোপ কৰা হয়। এই আঁচনিৰ অধীনত কেইবাহাজাৰো যুৱক যুৱতীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড, আমেৰিকা, ইটালী, কাটাৰ, ডুবাই, ছিংগাপুৰকে ধৰি বিদেশৰ কেইবাটাও স্থানত চাকৰি কৰি আছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই আজি আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সংস্থাটোৱে এই অসম বন্ধ ঘোষণা কৰিছিল যদিও মঞ্চৰ 14জনীয়া এটা প্ৰতিনিধি দলে যোৱা শনিবাৰে গুৱাহাটীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। আলোচনাত শ্ৰীহাজৰিকাই জনগোষ্ঠীটোৰ দাবীসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক অসম বন্ধ উঠাই ল'বলৈ আহ্বান জনায়। সেই অনুসৰি সন্মিলিত মঞ্চই কালি বঙাইগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি বন্ধ উঠাই লোৱাৰ কথা ঘোষণা কৰে। ন্যায়াধীশ কাৰ্ডাক ইটে আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিব। আজি দিনৰ 10 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ন্যায়াধীশ ইটে আৰু ন্যায়াধীশ কলিতাক শপত বাক্য পাঠ কৰোৱাব। মাজুলী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। জিলা সাহিত্য সভাৰ সভাপতি ৰাম সাগৰ নাথে আজি মাজুলী ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অতুল শইকীয়াক নিৰ্বাচনী বিষয়াৰ দায়িত্বভাৰ অৰ্পণ কৰে। 23 জানুৱাৰী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 29 জানুৱাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব। তিনিচুকীয়া জিলাৰ পানীতোলা আৰক্ষীয়ে এটি ঠিকনাবিহীন শিশুক উদ্ধাৰ কৰি জিলা শিশু সুৰক্ষা বিষয়াক প্ৰদান কৰে। সম্প্ৰতি শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ তত্বাৱধানত শিশুটি আদৰ শিশু গৃহত আশ্ৰয় লৈ আছে।